গুড মৰ্ণিং ষ্টুডেণ্টছ, আজি মই তোমালোকক গুগল মিটৰ ক্লাছ নকৰি অডিঅ' দিম বুলি কৈছিলোঁ। যে নহওক, আগৰ ক্লাছটোত আমি চক্ৰেটিছৰ সম্পৰ্কে অলপ আলোচনা কৰিছিলোঁ। আই হেভ জাষ্ট গিভেন ইউ এ ব্ৰিফ ইন্ট্ৰডাকশ্যন অফ চক্ৰেটিছ। আজি মই সেইখিনিকে অকণমান ইলাবৰেট কৰি দেখুৱাব গৈছোঁ। আৰু আজি মই চক্ৰেটিছৰ যিখিনি লাইফ হিষ্ট্ৰী সেইটো মই স্কিপ কৰিম, যিটো ইন দ্য প্ৰিভিয়াছ ক্লাছ আই হেভ অলৰেডি ডিছকাছড অল এবাউট হিজ আৰ্লিয়াৰ লাইফ, হিজ এডুকেশ্যন এণ্ড হিজ ডেট অফ বাৰ্থ, বাৰ্থ প্লেচ এণ্ড দ্য চিটুৱেশ্যন অফ এথেন্স এট দিছ টাইম অফ চক্ৰেটিছ বাৰ্থ, অল দিছ থিংছ। আজি মই তোমালোকক চক্ৰেটিছৰ যিটো নলেজ থিয়ৰী, হুইচ আই হেভ জাষ্ট গিভেন ইউ দ্য ইন্ট্ৰডাকশ্যন ইন দ্য প্ৰিভিয়াছ ক্লাছ, সেইটো অকণমান ডিটেইলছ আলোচনা কৰিব বিচাৰিছোঁ। ফাৰ্ষ্ট অফ অল, চক্ৰেটিছৰ জ্ঞানতত্ত্বৰ আলোচনা কৰিবলৈ যাওঁতে কেইটামান কথা আমি মনত ৰাখিব লাগিব। সেইটো হৈছে পইণ্ট ৱাইজ যদি আমি চাওঁ, ইফ আই এৰেঞ্জ ছিৰিয়েলি, দেন ফাৰ্ষ্ট অফ অল ইট ইজ ৰিজন অৰ বুদ্ধি, বুদ্ধি বা ৰিজন। Secondly, it is concept. Thirdly, it is knowledge. And again, the same time, it is virtue. And finally, it is welfare. Or jitu ami kollan buli ko. And ami ketaman kotha mona rakhibo lagibo. Prathom kotha hol ami buddhir kotha mona rakhibo lagibo. Dharona kotha mona rakhibo lagibo. Gyan aru sadguna kotha mona rakhibo lagibo. Aru sarbokheshot ami কল্যাণ বা ওয়েলফেয়ার, ওয়েলফেয়ার মিন্স হিউম্যান ওয়েলফেয়ার, এই কথাটো আমি মনে রাখব। আর মই আগৰ ক্লাছতো কৈছো যে হি হ্যাজ নট রিটেন এনিথিং, সক্রেটিসে একো লিখা নাছিলে, তেওঁ লিখাই নাছিলে, অনলি থ্রু কনভার্সেশনাল মেথড হি ডেলিভার্স হিজ ওন ভিউজ এণ্ড এক্সপ্রেসেস হিজ ওন ভিউজ, তেওঁ নিজৰ মত তেওঁৰ কথোপকথন পদ্ধতিৰ যোগেদি তেওঁ প্ৰকাশ কৰি গৈছে। আৰু তেওঁৰ শ্ৰোতাসকলে বা ফলোৱাৰসকলে সেই ধৰণৰ কথাৰ পৰাই বা সেই ধৰণৰ তেওঁৰ হে পাই শুনি শুনি, লিচনিং টু হিজ কনভাৰ্চেশ্যন, লিচনিং টু হিজ লেকচাৰ্ছ ইন দ্য গেডাৰিং, তেওঁলোকে চক্ৰেটিছৰ ফিলচফি সম্পৰ্কে বা দৰ্শন সম্পৰ্কে এটা ধাৰণা বা তেওঁ কি কি ধৰণৰ কথাত গুৰুত্ব দিছিলে সেইখিনি কথা লৈ এটা আইডিয়া কৰি লৈছিলে। আৰু সেইখিনিকে পিছৰ কালত আমি প্লেটো, এৰিষ্টটল বা আন আন ফিলচফাৰৰ যোগেদি জানিব পাৰোঁ। আৰু মই আগৰ ক্লাছতে, ইন দ্য প্ৰিভিয়াছ ক্লাছ, আই হেভ ইন্ট্ৰডিউচ দ্য চ'ৰ্চেছ, ডিফাৰেণ্ট চ'ৰ্চেছ ফ্ৰম হুইচ উই কেন ন' এবাউট চক্ৰেটিছ, এণ্ড দিজ থ্ৰী চ'ৰ্চেছ আই হেভ মেনশ্যন, ইট ইজ ইন ইয়'ৰ টেক্সট মিন ৰেফাৰেঞ্চ বুকছ অলছ, ইট ইজ দ্য জেনোফন, then Plato, and then Aristophanes. Xenophon has wrote Memorabilia, the book. Plato has written Dialogues, and Aristophanes the Clouds. From these three sources we get informations about the philosophy of Socrates. Then come to the point. First of all, when we start discussing knowledge theory বা নলেজ opinion of Socrates about knowledge, then we have to first put importance on the faculty on which Socrates has put importance, that as the faculty of knowledge, and that faculty is reason. আমি বুদ্ধিৰ যোগেদি জ্ঞান পাওঁ। Remember in the previous class I have shown you the difference between Socrates and Sophist view. আৰু চক্ৰেটিছে যিখিনি কথা আৰম্ভ কৰিছিলে জ্ঞান সম্পৰ্কে, সেইখিনি কথাত আমি দেখিছোঁ যে তেওঁ বস্তুনিষ্ঠ জ্ঞানৰ ওপৰত গুৰুত্ব দিছিলে, যিটো সাৰ্বিকো হয়। আৰু সেই সাৰ্বিক আৰু বস্তুনিষ্ঠ জ্ঞান কেতিয়াও অভিজ্ঞতা নিৰ্ভৰ বা আমাৰ ইন্দ্ৰিয় অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ নহয়। ইন্দ্ৰিয় অভিজ্ঞতাই সেন্স অৰ্গেন এণ্ড দ্য নলেজ গেডাৰ্ড ফ্ৰম সেন্স অৰ্গেন অৰ sensual experience cannot be universal, cannot be objective, it is only subjective. তো সেইকাৰণে চফিছবিলাকৰ লগত চক্ৰেটছৰ এটা পাৰ্থক্য, মূল পাৰ্থক্য এটা আমি দেখিছোঁ জ্ঞানৰ ক্ষেত্ৰত। আৰু সেইকাৰণে চক্ৰেটিছে কৈছিলে, যিহেতু ইন্দ্ৰিয় অভিজ্ঞতা, ইন্দ্ৰিয় প্ৰত্যক্ষৰ যোগেদি আমি সাৰ্বিক আৰু বস্তুনিষ্ঠ জ্ঞান পাব নোৱাৰোঁ, সেইকাৰণে তেওঁ ক'লে যে বুদ্ধি বা যুক্তিৰ যোগেদি আমি যি জ্ঞান লাভ কৰোঁ সি যথাৰ্থ হয়, পাৰফেক্ট হয়, চাৰ্টেইন আৰু অবজেক্টিভো হয়। কিন্তু সেই বুদ্ধি বা যুক্তিয়ে কিহৰ যোগেদি জ্ঞান পাব, গতিকে সেই হেৰিটো ইকুইপমেণ্ট বুলি কৈছোঁ, বা সেই আহিলাটো হৈছে আমাৰ ধাৰণা বা প্ৰত্যয়। আৰু ধাৰণাবিলাক, যদিও আমি ধাৰণা বুলি কৈছোঁ, ধাৰণাত সদায় এটা কথা জড়িত হৈছে, সি সামান্য ধাৰণা, সদায় সাৰ্বিক ধাৰণা। এইটো ধৰক মই পেইন বুলি ক'লোঁ, পেইন বুলি ক'লে বা কিতাপ বুলি ক'লোঁ, কিতাপ বুলি ক'লে যিটো ধাৰণা মোৰ মনলৈ আহে, তোমালোকৰ মনলৈ আহিব, এক্স ৱাই জেড চবৰ মনলৈকে আহিব, সেইটো হৈছে সামান্য ধাৰণা। গতিকে তেনেকুৱা ধাৰণাৰ যোগেদি আমি যি জ্ঞান লাভ কৰোঁ, সেই জ্ঞান সদায় বস্তুনিষ্ঠ হ'ব, সাৰ্বিক হ'ব, আৰু সেই জ্ঞানত কাৰো মানে মতভেদ থাকিব নোৱাৰে, থাকিলেও খুব মিনিমাম, ইটছ এ মিনিমাম ডিফাৰেঞ্চে বিটুইন টু পাৰ্চনছ, টু কমিউনিটিজ, এনেকুৱা ধৰণৰ। গতিকে আমি চক্ৰেটিছৰ সেই কথাখিনিৰ পৰা এটা সিদ্ধান্ত কৰিব পাৰোঁ, যে কনক্লুজন, আৰু কেনে say that the statement of Socrates that all knowledge is knowledge through concept. Sometimes it is sometimes you will be asked to explain this statement, then it means that the whole knowledge theory of Socrates, tumalko jetia a sentence to d a statement to d tumalko porikhat question koibo, explain kobole, byakha kobole, tetia tumi asolte Socrates or gyan tattwa tuke alochona koribole. Etia যি মুহূৰ্ততে আমি কনফাৰ্ম কৰিলোঁ, যি মুহূৰ্ততে আমি ডিক্লেয়াৰ কৰিলোঁ, নট কনফাৰ্ম, ইট ইজ ডিক্লেয়াৰ্ড ডেট অল নলেজ ইজ নলেজ থ্ৰু কনচেপ্ট, দেন কাম টু দ্য থ্ৰী ষ্টেটমেণ্টছ, আদাৰ ষ্টেটমেণ্টছ, ইউ কেন চে ইট কৰ'লেৰিজ, মানে তাৰ পৰা আমি উলিয়াই লোৱা সিদ্ধান্ত। সেই তিনিটা সিদ্ধান্ত হৈছে আমি চক্ৰেটিছৰ দৰ্শনত পাওঁ, যে প্ৰথমটো হৈছে যে ভাৰ্চুৱেল নলেজ আৰু আইডেণ্টিকেল, সদগুণেই জ্ঞান, জ্ঞানেই সদগুণ, অৰ্থাৎ মানে সদগুণ আৰু জ্ঞানক আমি পৃথক কৰিব নোৱাৰোঁ, দে আৰ আইডেণ্টিকেল, অভিন্ন। ঠিক একেদৰে ছেকেণ্ড চেণ্টেন্সটো হৈছে যে সদগুণৰ শিক্ষা দিব পাৰি, ভাৰ্চু কেন বি তত, যিহেতু ভাৰ্চু আৰু নলেজ একে, নলেজ কেন বি তত জ্ঞান শিকাব পাৰি, কিন্তু ভাৰ্চু সদগুণো শিকাব পাৰি, ভাৰ্চু কেন বি তত, আৰু সদগুণ এক, সদগুণ বেলেগ বেলেগ নহয়, সদগুণ এটাই, দেট মিনছ দ্য সেই যিটো সামান্য ধাৰণাৰ কথা কৈছিলোঁ, সদগুণ এটা হৈছে আমব্ৰেলা টাৰ্ম, তাৰ ভিতৰত আমি দেখা এই ন্যায় ধৰা সত্যতা ইত্যাদি ইত্যাদি যিবিলাক আমি পাৰ্চনেল সদগুণ দেখিছোঁ, মানে ইণ্ডিভিজুৱেল সদগুণ দেখিছোঁ, সেইবিলাক সেই কমপ্লিট মানে পাৰফেক্ট হোলটোৰ মাজত সোমাই আছে, গতিকে সদগুণ হৈছে এটা। তিনিটা ষ্টেটমেণ্ট ক'লোঁ, ফাৰ্ষ্ট মেইন ষ্টেটমেণ্টটো হৈছে অল নলেজ ইজ নলেজ থ্ৰু কনচেপ্ট, সকলো জ্ঞানেই ধাৰণাৰ যোগেদি পোৱা জ্ঞান, কিয়নো ধাৰণাৰ যোগেদি পোৱা জ্ঞানহে সাৰ্বিক আৰু বস্তুনিষ্ঠ হ'ব পাৰে, ইউনিভাৰ্চেল এণ্ড অবজেক্টিভ, অনলি নলেজ, ডেট নলেজ উইল বি অবজেক্টিভ এণ্ড ইউনিভাৰ্চেল হুইচ ইজ নলেজ থ্ৰু কনচেপ্ট। দেন কামছ দ্য আদাৰ থ্ৰী ষ্টেটমেণ্টছ অফ চক্ৰেটিছ, that is virtue is knowledge and knowledge is virtue, same way again virtue can be taught and lastly virtue is one. eta kotha hol ki tumalke socrates or jitu interaction ami agor class er paisil tat eta kotha clear hoise je socrates basically ejon moral philosopher, তেওঁ মৰেলিটিত গুৰুত্ব দিছিলে, মানৱ জীৱনৰ অৰ্থ কি, মানৱ জীৱনৰ উদ্দেশ্য কি, মানুহে কি কিহৰ কাৰণে কাম কৰিব লাগে, মানুহে কিহৰ কাৰণে জানিব লাগে, সেইবোৰ আলোচনা কৰিবলৈ যাওঁতে তেওঁ মানুহৰ জীৱনৰ কৰ্তব্যৰ কথা সন্মুখলৈ আনিছিলে, আৰু সেই কৰ্তব্য বা ডিউটিটো হৈছে টু ন' ক্লিয়াৰলি। আৰু সেইকাৰণে চক্ৰেটিছৰ লগত এটা চেণ্টেন্স সদায় জড়িত হৈ থাকে, তেওঁ নিজে কোৱা বুলি এইটো প্ৰচলিত, হিজ ফেমাছ ছেইং নো দাই ছেল্ফ, তুমি নিজকে জানা, তুমি নিজক যদি জানিব পাৰা এভৰিথিং উইল বি ক্লিয়াৰ। আৰু গোটেই তুমি নিজেও চোৱা, আমি যিখিনি যেতিয়াই নিজকে বুজি নাপাওঁ বা নিজকে নাজানো তেতিয়াই সমস্যাৰ সৃষ্টি হওঁ। আৰু দিছ ষ্টেটমেণ্ট ইজ ক্লোজলি ৰিলেটেড টু ইণ্ডিয়ান ফিলছফিকেল ষ্টেটমেণ্ট আত্মানাম বৃদ্ধি, সেই একে অৰ্থ দুটাই। সক্ৰেটিছে যিটো নো দাই চেল্ফ বুলি কৈছিলে, তুমি নিজক জানা, আৰু সংস্কৃতৰ বা ইণ্ডিয়ান ফিলচফীৰ আত্মানাম বৃদ্ধি একেটা কথাই। গতিকে সেই ক্ষেত্ৰত সক্ৰেটিছ যিহেতু তেনেধৰণে চালে, সক্ৰেটিছ যে মৰেল ফিলচফাৰ, আৰু সেইকাৰণে সক্ৰেটিছে কৈছে যে মানুহৰ জীৱনৰ প্ৰকৃত অৰ্থ লাভ কৰিবলৈ হ'লে বা মানুহৰ কল্যাণ তুমি যদি বিচাৰা, তেনেহ'লে তুমি সদগুণী হ'বই লাগিব। আৰু সদগুণী তুমি তেতিয়াহে হ'বা যেতিয়া তুমি শুদ্ধ জ্ঞান লাভ কৰিবা। গতিকে সদগুণ আৰু জ্ঞান দুয়োটা অভিন্ন। সদগুণে যেতিয়া তুমি জ্ঞানী হ'লা, ইন দ্য প্ৰিভিয়াছ ক্লাছ আই অলছ' ডিছকাছ ইট, হাউ দে আৰ আইডেণ্টিকেল, হোৱেন ইউ আৰ নলেজেবল ইউ কেনট কমিট ভাইচ, হোৱেন ইউ আৰ ভাৰ্চুৱেল দেন ইট ইজ প্ৰুভেন ডেট ইউ আৰ নলেজেবল। গতিকে এই দুয়োটা কথা ইটো সিটোৰ লগত অভিন্ন, আৰু নলেজ বা জ্ঞান বোলা বস্তুটোৱে হৈছে সদগুণৰ অত্যাৱশ্যকীয় আৰু পৰ্যাপ্ত চৰ্ত। অত্যাৱশ্যকীয় বুজি পাইছেনে, নেচেচেৰী, এচেঞ্চিয়েল, আৰু পৰ্যাপ্ত হৈছে চাফিচিয়েণ্ট। হোৱেন ইউ গেট চাফিচিয়েণ্ট এণ্ড নেচেচেৰী নলেজ দেন ইট ইজ প্ৰুভেন ডেট ইউ আৰ ভাৰ্চুৱাছ। গতিকে যেতিয়াই জ্ঞানী হ'ম তেতিয়াই সদগুণী হ'ম, যেতিয়াই সদগুণী হ'ম তেতিয়াই আমি জ্ঞানী হ'ম। আৰু কোনো সদগুণী মানুহ অজ্ঞানী হ'ব নোৱাৰে, কোনো অজ্ঞানী মানে কোনো জ্ঞানী মানুহে বেয়া কাম বা অসৎ কাম কৰিব নোৱাৰে। গতিকে এই দুয়োটা কথাই ইটো সিটোৰ লগত অভিন্ন, আৰু ইটোৱে সিটোক মানে ভেলিডেট কৰে। এটা যদি জ্ঞান আছে সদগুণ থাকিবই, যদি সদগুণ আছে জ্ঞানী হ'বই। তাৰপিছত দ্বিতীয় যিটো ষ্টেটমেণ্ট কৈছে, ছেকেণ্ড ষ্টেটমেণ্ট, ভাৰ্চু কেন বি টট, আৰু সেইটো সেইমূৰে প্ৰথমটোৰ পৰাই ওলাই আহে, যিহেতু জ্ঞানৰ শিক্ষা দিব পাৰি। এতিয়া আমি ধৰ কলেজ স্কুলত এডমিশ্যন লৈছোঁ, কলেজত তাৰ আগতে মা দেউতাৰ পৰা শিকিছোঁ, পৰিয়ালৰ পৰা শিকিছোঁ, সেই জ্ঞান শিকি আহিছোঁ নাই। গতিকে সক্ৰেটিছে কৈছে জ্ঞান যিহেতু শিকাব পাৰি, তেনেহ'লে জ্ঞান আৰু সদগুণ যিহেতু একে, তে সদগুণো শিকাব পাৰি। গতিকে কিছুমান ধৰা এই মুহূৰ্ততে আকৌ ধৰা এই মুহূৰ্ততে এই পইণ্টটোতে বা এই ষ্টেটমেণ্টটোৰ আণ্ডাৰতে আৰু এটা কথা হৈছে সদগুণৰ ভাগ আছে নাই। সেই ক্ষেত্ৰত সক্ৰেটিছে সদগুণ দুভাগ কৰি পেলাইছে, এটা ফিলচফিকেল যিটো ভাৰ্চু আৰু আনটো হৈছে পপুলাৰ ভাৰ্চু। দাৰ্শনিক সদগুণ বুলি যিখিনি কোৱা হয় সেইখিনি ধৰা আমি থ্ৰু ৰিজন আমি একোৱে কৰি লওঁ, সেইখিনি শিকিব লাগিবই। আৰু লৌকিক সদগুণ বুলি যিখিনি কৈছোঁ সেইখিনি ধৰা অভ্যাস। গতিকে কেতিয়াবা ধৰা এনেকুৱা হয় ঘৰত ধৰা মা কেনেকুৱা, গতিকে ছোৱালীজনী বা ল'ৰাটোৰ এইখিনি ভাল গুণ আছেই, তেনেকুৱা কিছুমান থাকে। আকৌ কিছুমান ধৰা তুমি স্কুললৈ আহি পঢ়া শুনা কৰাৰ পিছতহে তুমি সেইখিনি সদগুণ আহৰণ কৰিব পাৰিছা। গতিকে সেই জ্ঞান শিকাৰ যোগেদি যিখিনি হৈছে সেইখিনি বেছিকেলি বৌদ্ধিক হয়, আৰু যিখিনি অভ্যাসবশতঃ আমাৰ সদগুণ আমি একোৱে কৰোঁ সেইখিনি আমাৰ অভ্যাসজনিত হয়, যেনে এটা যিটোক আমি লৌকিক বা পপুলাৰ বুলি ক'ব পাৰোঁ। আৰু তিনি নম্বৰ যিটো ষ্টেটমেণ্ট সক্ৰেটিছৰ ফিলচফী, ইট ইজ এ ভাৰ্চু ইজ নলেজ। আৰু আমি যিহেতু আলোচনা কৰিছোঁ বা আমি পাইছোঁ যে সদগুণেই জ্ঞান আৰু সদগুণ শিকাব পাৰি, সেই সদগুণ যিহেতু অবজেক্টিভ সেইটো ৰাখিছোঁ, তেনেহ'লে সি কেতিয়াও পৃথক পৃথক হ'ব নোৱাৰে, ইট মাষ্ট বি ওৱান, একক। এতিয়া ধৰা আমাৰ সাহস আছে কাৰোবাৰ, কোনোবা মানে কাইণ্ড হয়, কোনোবা চিম্পেথেটিক হয়, এনেকুৱা ধৰণৰ কোনোবা ট্ৰুথফুল হয়, এইবোৰ যিমানবোৰ সদগুণৰ কথা কওঁ সেইবোৰ দেখিবলৈ জাষ্ট লাইক ডিফাৰেণ্ট ডিফাৰেণ্ট ভাৰ্চুছ, কিন্তু সেই ভাৰ্চুবিলাকৰ যিটো উৎপত্তিস্থল, দ্য অৰিজিন পইণ্ট ইজ নলেজ। ত' নলেজ কেতিয়াও বেলেগ বেলেগ হ'ব নোৱাৰে, নলেজ ইজ ওৱান, চ' ভাৰ্চু ইজ অলছ' ওৱান। গতিকে আমি ধৰা কোনোবা এজন মানুহ ধৰা সঁচা কথা কয় সদায়, কোনোবা এজন মানুহ প্ৰত্যেকটো বস্তু, এতিয়া ধৰা জীৱ জন্তুৰ প্ৰতি দয়াশীল তেনেকুৱা হয়, কিন্তু তেওঁ সেইবিলাক ধৰা ইণ্ডিভিজুৱেল ভাৰ্চু হিচাপে আমি দেখিছোঁ, কিন্তু সেই ভাৰ্চুবোৰটোৰ ক'ৰ পৰা ওলাইছে, যিহেতু তেওঁ জ্ঞানী, সেইকাৰণেহে তেওঁ সেইখিনি সদগুণ তেওঁ একুৱেয়াৰ কৰিব, বা হি কেন একুৱেয়াৰ, হি কেন ডেভেলপ হিজ ভাৰ্চুছ, হি কেন লাৰ্ণ হিজ ভাৰ্চুছ, বিকজ হি ইজ লাৰ্ণেড, হি ইজ নলেজেবল। গতিকে সেই যিমানবিলাক ইণ্ডিভিজুৱেল পৃথক পৃথক আমি সদগুণ দেখা যেন লাগে, সেই সদগুণবোৰ আচলতে একেটা উৎসৰ পৰাই ওলোৱা, সেইকাৰণে সদগুণবিলাকক আমি একক বুলি ক'বই লাগিব। গতিকে এই তিনিটা ষ্টেটমেণ্ট বা এই তিনিটা সিদ্ধান্তৰেই আচলতে চক্ৰেটিছৰ দৰ্শনটো আমি আলোচনা কৰিব পাৰোঁ, বা চক্ৰেটিছৰ দৰ্শনৰ গোটেই সাৰসত্তা এছেঞ্চ ইজ এছেঞ্চ ৰিচাইডছ ইন দিছ থ্ৰী প্ৰপজিশ্যনছ। আৰু এইটো নহয় যে এই প্ৰপজিশ্যনকেইটা চক্ৰেটিছে নিজেই ক'ৰবাত লিখি থৈ গৈছে, কৈছোঁৱেই বাৰে বাৰে চক্ৰেটিছে নিজে ক'লে লিখা নাই, হয়তো প্লেটোৰ ডায়লগত, হয়তো এৰিষ্টোফিনিছৰ এইটো জেনোফেন্সৰ কোনোবা লিখনিত এই ষ্টেটমেণ্টকেইটা আমি পাইছোঁ। আৰু সেইধৰণে চক্ৰেটিছৰ কনভাৰ্চেশ্যনেল মেথডৰ পৰা যিখিনি ফল'ৱাৰ, যিখিনি শিষ্য, যিখিনি ষ্টুডেণ্ট তেওঁৰ হেৰি হৈছিলে, লাভৱান হৈছিলে বা তেওঁলোকৰ পৰা শিকিছিল, তেওঁৰ পৰা শিকিছিলে, সেইসকলে এইধৰণে তেওঁৰ ফিলচফিটো মানে চামাৰাইজ কৰিছিলে যে উইদিন দিছ থ্ৰী ষ্টেটমেণ্টছ উই কেন এনালাইজ, উই কেন এক্সপ্ৰেছ, উই কেন এক্সপ্লেইন দ্য হোল ফিলচফি অফ চক্ৰেটিছ। গতিকে আগৰ ক্লাছত মই যিখিনি তোমালোকক কৈছিলোঁ তাৰ এই অডিঅ'টো বা মই আজি কোৱা কথাখিনি জাষ্ট ছাপ্লিমেণ্ট অফ দ্য প্ৰিভিয়াছ ক্লাছ। Previous class was just an introduction. This is now it is the summary of that great philosopher's philosophical concepts, and it is also important from the standpoint of your examination. পৰীক্ষা কেতিয়া হয় কেনেকৈ হয় সেইটো পিছৰ কথা, কিন্তু ইউ হেভ টু প্ৰিপেয়াৰ ফৰ দেট টাৰ্গেট। চ' এই তিনিটা ষ্টেটমেণ্টৰ এনালিচিছেই এজ এ হোল চক্ৰেটিছৰ ফিলচফিটোৰ মূল কথাখিনি। চ' আজিলৈ এইখিনিকে মই ক'লোঁ, নেক্সট ক্লাছত মই ধৰা চক্ৰেটিছৰ এই যিটো নলেজ থিয়ৰী, সেই নলেজ থিয়ৰীটোত কিবা নিগেটিভ কথা আছে নেকি, কোনখিনি পজিটিভ কোনখিনি নিগেটিভ, পিছৰ ফিলচফাৰখিনিয়ে তেওঁৰ ওপৰত কেনেধৰণৰ মন্তব্য কৈছে সেইখিনিলৈ অলপ কথা তোমালোকক ক'ম। যিটো আমি ধৰা কুৱেশ্যন এনচাৰ, হোৱেন উই ৰাইট কুৱেশ্যন এনচাৰ দেন উই এড দিছ এজ ক্ৰিটিচিজিম অৰ জেনেৰেল এষ্টিমেশ্যনছ। চ' এইখিনি আজিলৈ থাকক, মই নেক্সট অডিঅ'টোত ধৰা এই যিমানখিনি কথা ক'লোঁ তাৰ কিবা ক্ৰিটিচিজিম আছে নেকি মই সেইখিনি কথাও পিছত এড কৰি দিম, ঠিক আছে? অ'কে, থেংক ইউ।